বিগত বৰ্ষসমূহৰ দৰে চলিত শিক্ষাবৰ্ষটো তিনিটা পৰ্যায়ত গুণোৎসৱ অনুষ্ঠিত হ'ব। অহা 6 জানুৱাৰীৰ পৰা ৰাজ্যৰ 35খন জিলাৰ মুঠ 45,629খন বিদ্যালয়ৰ 43 লাখৰো অধিক ছাত্ৰ ছাত্ৰীক সামৰি এইবাৰৰ গুণোৎসৱ অনুষ্ঠিত হ'ব। সমগ্ৰ শিক্ষা অভিযানৰ কাৰ্যালয়ত সম্পন্ন অভ্যন্তৰীণ বৈঠকৰ অন্তত শিক্ষামন্ত্ৰী ডঃ ৰমেশ চেগুৱে কালি এই কথা অৱগত কৰে। শিক্ষামন্ত্ৰীয়ে জানিবলৈ দিয়া মতে এইবাৰৰ গুণোৎসৱত পূৰ্বৰ দৰেই ৱেমাৰ ছিটৰ ব্যৱস্থা থাকিব। আনহাতে বিনামূলীয়া ইউনিফৰ্মৰ গুণগত মানৰ ভিত্তিত প্ৰথমবাৰৰ বাবে বিদ্যালয়সমূহক অতিৰিক্ত নম্বৰ প্ৰদান কৰা হ'ব। 6 জানুৱাৰীৰ পৰা 9 জানুৱাৰীলৈ চলিবলগীয়া প্ৰথম পৰ্যায়ৰ গুণোৎসৱত বৰপেটা, বজালী, কাজিৰঙা, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, শিৱসাগৰ, দক্ষিণ হালমৰা, মানকাছাৰ আৰু ওদালগুৰি জিলাক সামৰি লোৱা হ'ব। আনহাতে 18 জানুৱাৰীৰ পৰা 22 জানুৱাৰীলৈ চলিবলগীয়া দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱত 13খন জিলাৰ ক্ৰমে বাক্সা, চিৰাং, চৰাইদেউ, ধেমাজি, ধুবুৰী, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, কামৰূপ মহানগৰ, শোণিতপুৰ, তামোলপুৰ আৰু তিনিচুকীয়াৰ বিদ্যালয়সমূহক সামৰি ল'ব। একেদৰে তৃতীয় পৰ্যায়ত 6 ফেব্ৰুৱাৰীৰ পৰা 9 ফেব্ৰুৱাৰীলৈ বঙাইগাঁও, বিশ্বনাথ, দৰং, ডিব্ৰুগড়, গোৱালপাৰা, কাছাৰ, নলবাৰী, মৰিগাঁও, ডিমাহাচাও, মাজুলী আৰু পশ্চিম কাৰ্বি আংলঙৰ বিদ্যালয়সমূহত গুণোৎসৱ অনুষ্ঠিত হ'ব। ইপিনে নৱগঠিত বজালী আৰু তামোলপুৰৰ গুণোৎসৱ পৰিচালনাৰ দায়িত্ব পূৰ্বৰ অভিভাৱক জিলাৰ ওপৰতে ন্যস্ত থাকিব বুলি শিক্ষামন্ত্ৰীয়ে জানিবলৈ দিয়ে। চলিত বছৰৰ ছেপ্টেম্বৰ মাহত ৰাজ্যৰ 5টা সমষ্টিৰ উপ নিৰ্বাচন হোৱাৰ সম্ভাৱনা আছে। কালি অনুষ্ঠিত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰি ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে কৈছে যে বৰ্তমানৰ অসম বিধানসভা 2021 চন অৰ্থাৎ সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ আগেয়ে গঠিত হোৱাৰ পৰিপ্ৰেক্ষিতত পূৰ্বে বাহাল থকা বিধানসভা সমষ্টিসমূহতে উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। তেওঁ লগতে কৈছে যে এই উপ নিৰ্বাচনত 2023 চনৰ পৰা নতুনকৈ নিৰ্ধাৰণ হোৱা বিধানসভাৰ সমষ্টিসমূহৰ সীমা প্ৰযোজ্য নহ'ব। সেয়ে এই 5টা সমষ্টিৰ বাবে 2021 চনত উপলব্ধ ভোটাৰ তালিকাসমূহ উপ নিৰ্বাচনৰ সময়লৈকে নবীকৰণ কৰি ব্যৱহাৰ কৰা হ'ব। উল্লেখযোগ্য যে চলিত বছৰত অনুষ্ঠিত লোকসভা নিৰ্বাচনত ৰাজ্যৰ ধলাই, ছিডলি, বঙাইগাঁও, বিহালী আৰু চামগুৰি সমষ্টিৰ বিধায়কসকল সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত সেই সমষ্টিকেইটাৰ আসনকেইখন খালী হৈ ৰয়। সংবাদমেলত মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে জনোৱা মতে খচৰা ভোটাৰ তালিকাসমূহ ত্ৰিজুলাইত প্ৰকাশ কৰা হ'ব। এই সম্পৰ্কত কিবা দাবী আপত্তি থাকিলে সেয়া দাখিল কৰাৰ সময় 30 জুলাইৰ পৰা 10 আগষ্টলৈ ধাৰ্য কৰা হৈছে। আনহাতে চূড়ান্ত ভোটাৰ তালিকা 20 আগষ্টত প্ৰকাশ কৰা হ'ব বুলি তেওঁ প্ৰকাশ কৰে। শেহতীয়া বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে খৰণীয়া ৰোধৰ বাবে ৰাজ্যৰ বিভিন্ন স্থান পৰিদৰ্শন কৰি থকা জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই কালি বৰাক উপত্যকাৰ কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত বানৰ পূজা সাতটাকৈ মথাউৰিৰ জৰুৰীকালীন মেৰামতিৰ কাম প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰথমে কাছাৰ জিলাৰ খাগ্ৰাপাৰ চাইচাপাৰ অঞ্চলত উপস্থিত হৈ বৰাক নদীৰ চিগা মথাউৰিৰ অংশটো অত্যাধুনিক প্ৰযুক্তিৰে 25 মিটাৰ দীৰ্ঘৰ জিঅ' টিউবৰ সহায়ত মেৰামতি কৰিবলৈ যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে। ইয়াৰ পাছতে তেওঁ হাইলাকান্দি জিলাৰ কটাশাল নৈৰ বাঢ়নী পানীয়ে চিঙি নিয়া মথাউৰিৰ মেৰামতিৰ কাম পৰিদৰ্শন কৰে। ইপিনে মন্ত্ৰীগৰাকীয়ে কৰিমগঞ্জ জিলাৰ 3টা স্থানত মথাউৰিৰ মেৰামতিৰ জৰুৰীকালীন কাম কাজসমূহৰো প্ৰত্যক্ষ বুজ লয়। তেওঁ জিলাখনৰ চিংলা আৰু লংগা নদীয়ে খেতি কৰা মথাউৰিৰ জৰুৰীকালীন মেৰামতিৰ বুজ লৈ এই স্থানসমূহৰ খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা ল'বলৈ বিভাগীয় অভিযন্তাক নিৰ্দেশ দিয়ে। ৰাজ্যৰ বিভিন্ন অঞ্চলত বান পৰিস্থিতি স্বাভাৱিক হৈছে যদিও এতিয়াও 13খন জিলাৰ 572খন গাঁৱৰ বিস্তীৰ্ণ অঞ্চল বানত বুৰ গৈ আছে। ৰাজ্যৰ 2 লাখৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। একেদৰে 56টা আশ্ৰয় শিবিৰত 10 সহস্ৰাধিক বান পীড়িত আশ্ৰয় লৈ আছে। ইপিনে বানৰ পাছতে ৰাজ্যৰ কেইবাটাও অঞ্চলত জাপানীজ এনচেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিছে। ইতিমধ্যে এই ৰোগত 5জন লোকৰ মৃত্যু হোৱাৰ তথ্য ৰাজ্যৰ স্বাস্থ্য বিভাগে সদৰি কৰিছে। আনহাতে আন কেইবাজনো আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। ধেমাজিত জাপানীজ এনচেফেলাইটিছত আক্ৰান্ত হৈ 2জন লোকৰ মৃত্যু হোৱাৰ লগতে 16জন চিকিৎসাধীন হৈ আছে। ইপিনে ডিব্ৰুগড়তো জাপানীজ এনচেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিছে। বৰ্তমানে জিলাখনৰ 4টা শিশুৰ দেহত এই ৰোগৰ ভাইৰাছ ধৰা পৰা বুলি অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালে সদৰি কৰিছে। উল্লেখযোগ্য যে বগলী আৰু কণামুচুৰিৰ দৰে চৰাই এই ভাইৰাছৰ মুখ্য বাহক। অতীতত জ্বৰ, মূৰৰ বিষ, বিভ্ৰান্তি, সন্দেহীনতা, শৰীৰৰ অস্বাভাৱিক কঁপনি আৰু শুদ্ধভাৱে কথা কবলৈ অসমৰ্থ হোৱা আদি এই ৰোগৰ প্ৰধান লক্ষণ। ৰোগবিধৰ পৰা ৰাইজক সুৰক্ষিত হৈ থাকিবলৈ পৰামৰ্শ দিয়াৰ উদ্দেশ্যে ৰাজ্যৰ স্বাস্থ্য বিভাগে ঠায়ে ঠায়ে সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰিছে। ৰোগৰ আমচুৰিত এই ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত নগাঁও জিলাৰ মেলেৰিয়া বিভাগ আৰু বাৰপুজীয়া খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ তত্বাৱধানত বিভিন্ন সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বাৰপুজীয়া খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ক্ষেত্ৰকৰ্মী আৰু আশাকৰ্মীসকলে আমচুৰ অঞ্চলৰ 273টা পৰিয়ালৰ ঘৰে ঘৰে গৈ জ্বৰ পৰীক্ষা কৰাৰ লগতে 21জনৰ তেজৰ নমুনা পৰীক্ষা কৰে। লগতে অঞ্চলটোৰ বাসিন্দাৰ সুবিধাৰ বাবে আঁঠুৱা ঔষধীকৰণৰো ব্যৱস্থা কৰে। ইপিনে মাজুলী, শোণিতপুৰ, নগাঁও, নলবাৰী আদি জিলাতো স্বাস্থ্য বিভাগৰ দ্বাৰা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অধীনত জাপানীজ এনচেফেলাইটিছ, ডেংগী, মেলেৰিয়া আদিৰ দৰে বিভিন্ন বাহকজনিত ৰোগ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে আঁঠুৱা ঔষধীকৰণ শিবিৰৰ আয়োজন আৰু ফগিঙৰ ব্যৱস্থা কৰা হয়। শেহতীয়া মানত বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা পশুপালকসকলক সকাহ প্ৰদানৰ উদ্দেশ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিনামূলীয়া পশু চিকিৎসা আৰু টীকাকৰণ অভিযান অনুষ্ঠিত হৈছে। বোকাখাট সমষ্টিৰ অন্তৰ্গত দিফলু পথাৰত কালি গোলাঘাট জিলাৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে বিনামূলীয়া পশু টীকাকৰণ তথা চিকিৎসা প্ৰদান কাৰ্যসূচীৰ আৰম্ভণি কৰে। কৃষিমন্ত্ৰী অতুল বৰাই কাৰ্যসূচীত অংশ লৈ স্থানীয় পশুপালকসকলৰ মাজত প্ৰয়োজনীয় দৰৱ তথা খাদ্য আদি বিতৰণ কৰে। এই অভিযানত গুৱাহাটীৰ খানাপাৰাত থকা পশু চিকিৎসা মহাবিদ্যালয়ৰ দ্বাৰা বানপীড়িত অঞ্চলৰ পশুপালকসকলৰ বাবে বিনামূলীয়াকৈ পশু খাদ্য বিতৰণৰো ব্যৱস্থা কৰা হয়। নীতি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূৰ্ণতা অভিযানৰ অধীনত অসমৰ কেইবাখনো জিলাত এই কাৰ্যসূচী অব্যাহত আছে। এই অভিযানৰ অংশ হিচাপে স্বাস্থ্যখণ্ডত সজাগতা সৃষ্টিৰ বিশেষ ব্যৱস্থা কৰা হৈছে। সম্পূৰ্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মহিলা আৰু শিশুৰ স্বাস্থ্য আৰু পৰিপুষ্টিৰ দিশটো উন্নত কৰাৰ বাবে লক্ষ্য লোৱা হৈছে। ইয়াৰ অংশ হিচাপে মূলত প্ৰথম 3 মাহতে পঞ্জীয়নভুক্ত প্ৰসূতিৰ সংখ্যা বৃদ্ধিৰ পদক্ষেপ লোৱা হৈছে। তদুপৰি সংহত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্য যোগান, শিশুক মাতৃদুগ্ধ পান কৰাৰ প্ৰতি সজাগতা সৃষ্টিৰ দ্বাৰা শিশুৰ সম্পূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে। সম্প্ৰতি বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহতো প্ৰসূতি আৰু শিশুৰ স্বাস্থ্য ৰক্ষাৰ বাবে এই অভিযানৰ অধীনত ব্যৱস্থা অব্যাহত ৰখা হৈছে। ইপিনে চৰকাৰে 2015 চনতে কৃষকৰ বাবে আৰম্ভ কৰা ভূমি স্বাস্থ্য কাৰ্ডৰ যোগেদি মাটিৰ নমুনা সংগ্ৰহৰ হাৰ প্ৰতিটো খণ্ডত মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগীসকলক চিনাক্তকৰণৰ হাৰ আৰু একোটা উন্নয়ন খণ্ডত থকা আত্মসহায়ক গোটৰ বিপৰীতে পুঁজি লাভ কৰি থকা গোটৰ হাৰ বৃদ্ধিৰ পদক্ষেপ লোৱা হৈছে। একেদৰে বিদ্যুৎ যোগান থকা মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়ৰ হাৰ তথা পাঠ্যক্ৰম আৰম্ভ হোৱাৰ এমাহৰ ভিতৰতে পাঠ্যপুথি বিতৰণৰ হাৰ বৃদ্ধি কৰাৰো লক্ষ্য লোৱা হৈছে। 3 মাহজোৰা সম্পূৰ্ণতা অভিযানৰ অংশ হিচাপে নিৰ্বাচিত জনপ্ৰতিনিধিৰ লগতে জিলা তথা খণ্ড বিষয়াসকলে গ্ৰামসভা, নাটক, পুষ্টিকৰ আহাৰ মেলা, স্বাস্থ্য শিবিৰ, প্ৰদৰ্শনী, সজাগতা সভা আৰু সমদল আদি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে।
अब डिजिटल साक्ष्य भी होंगे पारंपरिक साक्ष्य। भारतीय साक्ष्य अधिनियम मतलब नया कानून 1 जुलाई से लागू। आजाद भारत के अपने कानून।
तारीख पर तारीख, युग का हो गया अंत। न्यायिक प्रक्रिया के लिए समय सीमा तय। भारतीय नागरिक सुरक्षा संहिता 1 जुलाई से लागू। आजाद भारत के अपने कानून।
अब होंगे पारंपरिक साक्ष्य।
শ্ৰোতাসকলৰ বাতৰি হৈছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি আনুষ্ঠানিকভাৱে অমৃত বৃক্ষ আন্দোলন 2.0 এপ মুকলি কৰে। উল্লেখযোগ্য যে অমৃত বৃক্ষ আন্দোলনৰ প্ৰথম সংস্কৰণৰ সফলতাৰ পাছত অহা 1 আগষ্টৰ পৰা 10 আগষ্টলৈ অমৃত বৃক্ষ 2.0ৰ জৰিয়তে সমগ্ৰ ৰাজ্যতে 3 কোটি গছপুলি ৰোপণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই পদক্ষেপৰ জৰিয়তে ৰাজ্য চৰকাৰে নিজা নাৰ্চাৰীৰ পৰা 4 কোটিৰো অধিক গছপুলি ব্যৱহাৰ কৰিব। গছপুলি বিতৰণৰ সুবিধাৰ বাবে সমগ্ৰ ৰাজ্যতে 4,000 বিতৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে। তদুপৰি চৰকাৰে সমাগত বছৰবোৰত 10 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ইফালে যোৰহাট জিলাত বিভিন্ন বিভাগৰ দ্বাৰা ৰূপায়ণ হৈ থকা উন্নয়নমূলক কাম কাজৰ পৰ্যালোচনা কৰাৰ সমান্তৰালকৈ ৰাজ্যৰ বন বিভাগে এই বৰ্ষত ৰূপায়ণ কৰিবলৈ লোৱা অমৃত বৃক্ষ আন্দোলন সন্দৰ্ভত আলোচনা কৰাৰ উদ্দেশ্যে যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত এখন সভা অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ সভাপতিত্বত অনুষ্ঠিত পৰ্যালোচনা সভাখনত স্বাস্থ্য, শিক্ষা, কৃষি, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, লোকনিৰ্মাণ, বন, জনস্বাস্থ্য কাৰিকৰী, মহিলা আৰু শিশু কল্যাণ আদি বিভিন্ন বিভাগৰ বিষয়াসকলে নিজ নিজ বিভাগসমূহৰ কাম কাজ আৰু আঁচনিসমূহৰ খতিয়ান দাঙি ধৰে। এই বৰ্ষত যোৰহাট জিলাত 11,03,733 জোপা গছপুলি ৰোপণৰ লক্ষ্য স্থিৰ কৰা হৈছে বুলি উল্লেখ কৰি যোৰহাটৰ জিলা আয়ুক্তগৰাকীয়ে যোৱাটো বৰ্ষৰ দৰে এইবাৰো অমৃত বৃক্ষ আন্দোলন সফল কৰি তুলিবলৈ সকলোকে আহান জনাইছে। বিশেষকৈ শৈক্ষিক অনুষ্ঠান, প্ৰতিৰক্ষা বিভাগ, কৃষক আৰু আম্মসহায়ক গোট, চাহ বাগিচা, অংগনবাড়ী কৰ্মী, আশাকৰ্মী, বেচৰকাৰী প্ৰতিষ্ঠান আদি সম্পূৰ্ণ সহযোগিতা আগবঢ়াই জিলাখনত এই কাৰ্যসূচী সফল ৰূপায়ণৰ বাবে আয়ুক্তগৰাকীয়ে আহান জনায়। সভাত জিলা বন সংমণ্ডল বিষয়াগৰাকীয়ে 15-দিনীয়া অমৃত বৃক্ষ আন্দোলনৰ বিভিন্ন দিশ অৱগত কৰে। জাপ্তিৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণৰ লক্ষ্যৰে উত্তৰ পূব সীমান্ত ৰেলৱে 2খন সাপ্তাহিক বিশেষ ৰেলসেৱাৰ প্ৰৱৰ্তন কৰিছে। অহা সপ্তাহৰ পৰা ইয়াৰে 1খন ৰেল গুৱাহাটী আৰু আনন্দ বিহাৰ টাৰ্মিনেলৰ মাজত আৰু আনখন নিউ তিনিচুকীয়াৰ পৰা ভগত ভিৰ কোঠিলৈ চলাচল কৰিব। এই এক্সপ্ৰেছ ৰেলসমূহে উত্তৰ পূৰ্বাঞ্চল, উত্তৰবংগ, বিহাৰ আৰু ভাৰতৰ উত্তৰাঞ্চলৰ মাজত ৰেলসেৱা উন্নত কৰাৰ লগতে বাণিজ্য আৰু অন্যান্য অৰ্থনৈতিক কাৰ্যকলাপো বৃদ্ধি কৰিব। মহিলা এছিয়া কাপ টি20 ক্ৰিকেট প্ৰতিযোগিতাত যোৱাবাৰৰ চেম্পিয়ন ভাৰতে যোৱা নিশা শ্ৰীলংকাৰ ডাম্বুলাত অনুষ্ঠিত নিজৰ প্ৰথমখন খেলত পাকিস্তানক 7 উইকেটত পৰাস্ত কৰে। ভাৰতে 1 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 14 অভাৰ আৰু 1 বলত 3টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। ভাৰতৰ হৈ অপেনাৰ স্মৃতি মান্ধানাই 45 আৰু শেফালী বৰ্মাই 40 ৰাণৰ বৰঙণি আগবঢ়ায়। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন আগবঢ়াইছে ৰাকিবুৰ ৰহমানে।
দৈনিক অসম কাকতে প্ৰযুক্তি বিপৰ্যয় সমগ্ৰ বিশ্বৰ বিমান, টেলিভিছন, বেংকসেৱা ব্যাহত শিৰোনামেৰে মাইক্ৰছফ্টৰ বৃহৎ কাৰিকৰী বিজেতিৰ ফলত কালি সমগ্ৰ বিশ্বজুৰি বিভিন্ন খণ্ডত অচলাৱস্থাৰ সৃষ্টি হোৱাৰ বাতৰিক প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। একেটা বাতৰিকে দি আছাম ট্ৰিবিউনৰ লগতে আজি প্ৰকাশিত প্ৰায়কেইখন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক অগ্ৰদূত কাকতে নিয়ন্ত্ৰণহীন হৈছে ৰাজ্যৰ বজাৰ ব্যৱস্থা শিৰোনামেৰে ৰাজ্যৰ পাইকাৰী বজাৰত আলুৰ দাম হঠাৎ বৃদ্ধি হোৱাৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। অসম ৰাজীৱ গান্ধী সমবায় বিশ্ববিদ্যালয় আৰু শিৱসাগৰ বিশ্ববিদ্যালয়ৰ একত্ৰীকৰণ কৰা হ'ব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰমেশ পোখৰিয়ালে ঘোষণা কৰাৰ বাতৰিক অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। শিক্ষাৰ্থীৰ তীব্ৰ প্ৰতিবাদত অগ্নিগৰ্ভ হৈ পৰা বাংলাদেশত অসমৰ বহু শিক্ষাৰ্থী আবদ্ধ হৈ পৰাৰ বাতৰিক আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। আবদ্ধ শিক্ষাৰ্থীসকলক সুকলমে উদ্ধাৰৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় চৰকাৰৰ পৰা সহায় বিচৰাৰ বাতৰিক দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। সহানিগ্ৰস্ত বাগবৰৰ ঐতিহাসিক বৈঠাপোতা সত্ৰক ৰক্ষাৰ উপায়ৰ বাবে ৰাজ্য চৰকাৰৰ অনুৰোধত জাপানৰ এটা বিশেষজ্ঞ দলে সত্ৰখন ক্ষেত্ৰভিত্তিক পৰিদৰ্শন কৰাৰ বাতৰি অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। চৰাইদেউৰ চিডলী কাশীকুট্ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উত্তৰ পূবৰ চৰকাৰী বিদ্যালয় পৰ্যায়ৰ প্ৰথমটো মহাকাশ পৰ্যবেক্ষণ কেন্দ্ৰ উদ্বোধন হোৱাৰ বাতৰি দৈনিক জনমভূমিৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাসহ আন 4 শীৰ্ষ নেতাক আদালতত হাজিৰ হবলৈ গুৱাহাটীস্থিত বিশেষ ন্যায়াধীশে নিৰ্দেশ জাৰি কৰাৰ বাতৰিত নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এয়াই আছিল আজি গুৱাহাটীতে প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন।
ৰাজ্যৰ 45,000 বিদ্যালয়ক সামৰি অহা 4 জানুৱাৰীৰ পৰা 3টা পৰ্যায়ত চলিত শিক্ষাবৰ্ষৰ গুণোৎসৱ, অহা ছেপ্টেম্বৰত ৰাজ্যৰ 5টা বিধানসভা সমষ্টিত উপ নিৰ্বাচন হোৱাৰ সম্ভাৱনা, অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় সংস্কৰণৰ জৰিয়তে ৰাজ্য চৰকাৰে 3 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ আৰু মহিলাৰ এছিয়া কাপ টি20 ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত কালি পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ 7 উইকেটৰ জয়লাভ। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল।